এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ৰ প্ৰাৰম্ভিক প্ৰস্তুতি সম্পূৰ্ণ, অসম বিধানসভা সচিবালয়ত বিত্তীয় অনিয়ম সংঘটিত হোৱা বুলি উঠা অভিযোগৰ তদন্ত সমিতি গঠন কৰা হ'ব বুলি অধ্যক্ষ ৰঞ্জিৎ কুমাৰ দাসৰ প্ৰকাশ, অসম জাতীয় পৰিষদৰ উপসভাপতি মৈনাক পাত্ৰৰ পদত্যাগ আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটান্স কাইলৈ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ। ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। লোকপিয়লৰ পৰিপ্ৰেক্ষিতত এই গণনাকাৰী বিষয়াসকলৰ অহা 31 মাৰ্চ পৰ্যন্ত বদলিত বাধা নিষেধ আৰোপ কৰা হৈছে। এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ জৰুৰী পত্ৰ লাভৰ পাছতে কৰ্মচাৰী বিভাগে সাধাৰণ প্ৰশাসন বিভাগৰ সচিব আৰু সকলো জিলা আয়ুক্তলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। দেশৰ ষোড়শ আৰু স্বৰাজোত্তৰ ভাৰতৰ অষ্টম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহ পিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যা গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াই লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSৰ মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰ লোকপিয়লত 6 গণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। বিগত সময়ছোৱাত অসম বিধানসভা সচিবালয়ত বিত্তীয় অনিয়ম সংঘটিত হোৱা বুলি উঠা অভিযোগৰ তদন্ত কমিটি গঠন কৰা হ'ব বুলি অধ্যক্ষ ৰঞ্জিৎ কুমাৰ দাসে প্ৰকাশ কৰিছে। নৱনিযুক্ত অধ্যক্ষগৰাকীয়ে আজি বৰপেটাৰ এটা সম্বৰ্ধনা অনুষ্ঠানত এই কথা সদৰি কৰে।
এই বিষয়টো মই যিহেতু এতিয়া অনুসন্ধান কৰা নাই, প্ৰথমতে মই অকণমান মানে এইখিনি ঠিক ঠাক কৰি লৈছো। পৰৱৰ্তী সময়ত এনেকুৱাকৈ চিঠি কিছুমান আহিছে, সেইসমূহ চিঠি মই পত্ৰসমূহ খুলি চাম। বিভাগৰ আমাৰ সচিবালয়ৰ পৰা আহিছে, বিভিন্ন ধৰণৰ 2-4 জন ঠিকাদাৰো দিছে, বঞ্চিত ঠিকাদাৰো দিছে। গতিকে সেইবোৰ বিষয় লৈ পেলাই আগন্তুক কমিটি এখন গঠন কৰি দিম। কিনো আছে, কাৰণ ইমান মানে ভিতৰত যাব লাগিলে মন্দিৰ লগত নিশ্চয় টীম এটা লাগিব। গতিকে সেই বিষয়টো লৈ পেলাই আগন্তুক দিনত মই চাম। এতিয়া আমি বিধানসভা সচিবালয়খন যে ঠিক ঠাক কৰিব পাৰোঁ তাৰ কাৰণে প্ৰয়াস কৰিছো।
তেওঁ কয় যে ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত পদোন্নতি আৰু নিযুক্তি প্ৰক্ৰিয়াত অধিক স্বচ্ছতা অনাৰ বাবে পদক্ষেপ লৈছে আৰু বিধানসভাৰ পৰা ইয়াৰ আৰম্ভণি কৰা হৈছে। শেহতীয়াকৈ বিধানসভা সচিবালয়ে ঠিকাভিত্তিকভাৱে নিয়োজিত 12 গৰাকী অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰীদাসে কয় যে এইসকল লোকক অৱসৰৰ পাছত পুনৰ মকৰণ কৰা হৈছিল। বিধানসভাৰ সদ্য প্ৰাক্তন প্ৰধান সচিবগৰাকীয়েও 2 বছৰ বৰ্ধিত সময় কাম কৰাৰ পাছতো পুনৰ কৰ্মৰত হৈ আছিল। এনেধৰণৰ পুনৰ মকৰণ আৰু কাৰ্যকাল বৃদ্ধিৰ দৰে কাৰ্যই পদোন্নতি প্ৰক্ৰিয়াত বাধা প্ৰদান কৰে বুলি অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে বিধানসভাত অযুক্তিকৰভাৱে অত্যধিক কৰ্মচাৰী নিয়োজিত হৈ থকা বুলি দাবী কৰে। এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আজি অসম লোকভৱনত গোৱাৰ প্ৰতিষ্ঠা দিৱস উলহ মালহেৰে উদযাপন কৰা হয়। অনুষ্ঠানত গোৱাৰ চহকী সাংস্কৃতিক ঐতিহ্য, ইতিহাস আৰু ভাৰতৰ প্ৰগতিলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে আলোকপাত কৰা হয়। লোকভৱনৰ যুটীয়া সচিব অৰিন্দম বৰুৱাই ৰাষ্ট্ৰীয় সংহতি ৰক্ষা আৰু বিভিন্ন ৰাজ্যৰ মাজৰ সম্প্ৰীতি গঢ়ি তোলাত এনে কাৰ্যসূচীৰ গুৰুত্বৰ কথা উল্লেখ কৰে। অনুষ্ঠানটোত গোৱাৰ কলা, উৎসৱ আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ ওপৰত এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। অসম জাতীয় পৰিষদৰ উপসভাপতি মৈনাক পাত্ৰই দলৰ পৰা পদত্যাগ কৰিছে। উল্লেখযোগ্য যে সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱা মৈনাক পাত্ৰই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী প্ৰশান্ত ফুকনৰ হাতত পৰাজিত হৈছিল। ব্যক্তিগত কাৰণত তেওঁ দলৰ পৰা পদত্যাগ কৰা বুলি উল্লেখ কৰি দলৰ সভাপতি লুৰিণজ্যোতি গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। নগাঁও জিলা প্ৰশাসনৰ সহযোগত জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ জিলা মহিলা সবলীকৰণ কেন্দ্ৰই বেটি বচাও বেটি পঢ়াও অভিযানৰ অধীনত ঋতুস্ৰাৱ সম্পৰ্কে থকা অন্ধবিশ্বাস আৰু বাধা নিষেধ নাইকিয়া কৰি মহিলা তথা কিশোৰীসকলৰ বাবে সন্মানেৰে জীয়াই থকাৰ এটা অনুকূল পৰিৱেশ সৃষ্টি কৰাক মূল বিষয়বস্তু হিচাপে লৈ 2026 বৰ্ষৰ ঋতুস্ৰাৱ অনাময় ব্যৱস্থা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অনুষ্ঠানৰ স্বাস্থ্য বিভাগৰ বিষয়া আৰু সমল ব্যক্তিসকলে ঋতুস্ৰাৱ অনাময় ব্যৱস্থাপনাৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। তেওঁলোকে প্ৰথম ঋতুস্ৰাৱ সম্পৰ্কে সঠিক জ্ঞান থকাটো কিমান প্ৰয়োজনীয় আৰু ইয়াৰ বাবে কিশোৰীসকলক মানসিকভাৱে প্ৰস্তুত কৰাৰ গুৰুত্ব বিষয়ে আলোচনা কৰে। ইয়াৰ উপৰি এই সময়ত ল'বলগীয়া আৱশ্যকীয় সাৱধানতা, ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ আৰু প্ৰয়োজন সাপেক্ষে উপযুক্ত চিকিৎসা গ্ৰহণ কৰাৰ ওপৰতো বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয়। আপোনালোকে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিশ্ববিদ্যালয় অনুদান আয়োগ UGC-এ শিক্ষাৰ্থীসকলক অধ্যয়নকালতে ব্যৱহাৰিকভাৱে দক্ষ কৰি তোলাৰ লক্ষ্যৰে অভিলাষী পদক্ষেপ লৈছে। সেই অনুসৰি আয়োগে কৰ্মদক্ষতা বৃদ্ধি আৰু ছাত্ৰ ছাত্ৰীৰ মাজত গৱেষণামূলক মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যে স্নাতক পৰ্যায়ত ইণ্টাৰ্ণশ্বিপ বাধ্যতামূলক কৰিছে। UGC-এ প্ৰকাশ কৰা অনুসৰি অধ্যয়নৰ সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যাতে চাকৰিমুখী ব্যৱহাৰিক দক্ষতা গঢ় লৈ উঠে তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আয়োগে ভৱিষ্যতে উচ্চ শিক্ষাৰ বাবে গৱেষণাত ব্ৰতী হবলৈ বিচৰা ছাত্ৰ ছাত্ৰীসকলে ৰিচাৰ্চ টুলছ ডাটা এনালাইচিছ লেবৰেটৰী প্ৰকল্পৰ বাস্তৱ অভিজ্ঞতা দিয়াৰো ব্যৱস্থা কৰিছে। UGC-এ এই সন্দৰ্ভত ইতিমধ্যে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ কলা বিজ্ঞান বাণিজ্যসহ সকলো শাখাৰ 4-বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বিদ্যাৰ্থীসকলৰ বাবে এই ইণ্টাৰ্ণশ্বিপ বাধ্যতামূলক হ'ব। ইয়াৰ উপৰি 3-বছৰীয়া স্নাতক পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবেও ইণ্টাৰ্ণশ্বিপৰ বাবে আবেদন দাখিলৰ পথ প্ৰশস্ত ৰখা হৈছে। UGC অনাৰ্ছ তথা UGC অনাৰ্ছ উইথ ৰিচাৰ্ছ পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলে যিকোনো বেচৰকাৰী বা চৰকাৰী সংস্থাত ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। সকলো শিক্ষাৰ্থীয়ে চতুৰ্থ ষাণমাহিক অৰ্থাৎ দ্বিতীয় বৰ্ষ সমাপন কৰাৰ পাছত প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগিব। এই প্ৰশিক্ষণ 60-120 ঘণ্টাৰ হ'ব। অৱশ্যে 4-বছৰীয়া অনাৰ্ছ উইথ ৰিচাৰ্ছ পাঠ্যক্ৰমৰ অধ্যয়নৰত শিক্ষাৰ্থীসকলক অষ্টম ষাণমাহিকত 360 ঘণ্টা অৰ্থাৎ সম্পূৰ্ণ ছমাহে ৰিচাৰ্ছ প্ৰজেক্ট অথবা থেচিছ জমা দিয়াটো বাধ্যতামূলক কৰা হৈছে। পশ্চিম কাৰ্বি আংলঙৰ ভকচঙত যোৱা নিশা ডালিমবাৰী খণ্ড বন কাৰ্যালয়ৰ বন বিষয়া নৱজিৎ খেৰচাৰ নেতৃত্বত যোৱা বনৰক্ষী এটা দলে ভকচং অঞ্চলৰ পৰা চোৰাং কাঠ ভৰ্তি এখন টাটা মোবাইল গাড়ী জব্দ কৰে। গাড়ীখনে চোৰাং কাঠখিনি পশ্চিম কাৰ্বি আংলঙৰ পাহাৰৰ পৰা নগাঁও জিলা অভিমুখে লৈ গৈছিল। উল্লেখযোগ্য যে দাঁতিকাষৰীয়া নগাঁও জিলাৰ মাধৱপাৰা, শিঙিমাৰী, শিমলুগুৰি আদি অঞ্চলৰ কিছু অসাধু চোৰাং কাঠ ব্যৱসায়ীয়ে স্থানীয় লোকৰ সহযোগত বন বিভাগৰ অজ্ঞাতে অতি কৌশলেৰে নিতং চোৰাং কাঠ সৰবৰাহ কৰি আহিছে। আকাশবাণী গুৱাহাটী বাতৰি বিভাগৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্য আৰু জনগাঁথনিগত সুযোগৰ সম্ভাৱনা শীৰ্ষক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত সমল ব্যক্তি হিচাপে অংশ ল'ব IIT গুৱাহাটী স্কুল অব বিজনেছৰ সহযোগী অধ্যাপক ডঃ কুলদীপ বৈশ্যই। আলোচনা আগধৰিব পৰিস্মিতা দিহিঙীয়া আৰু জিন্তী ৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। যোৰহাট নগৰৰ দিল্লী পাব্লিক স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে যোৰহাট নগৰৰ মাজমজিয়া বৰুৱা চাৰিআলিত আজি এখন বাটৰ নাট প্ৰদৰ্শন কৰি ধপাত সেৱনৰ কুফলৰ বিষয়ে অৱগত কৰে। ধপাত বিৰোধী সজাগতা অভিযানৰ এই বাটৰ নাটখনে উপস্থিত সকলোকে আপ্লুত কৰিবলৈ সক্ষম হয়। নগাঁও জিলা চামগুৰি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত 3 আৰু 4 জুনত জিলা পৰ্যায়ৰ শিশু বিজ্ঞান প্ৰদৰ্শনী আয়োজন কৰা হৈছে। এই প্ৰদৰ্শনী নগাঁও আৰু হোজাই জিলাৰ বাবে অনুষ্ঠিত হ'ব। এইবাৰ প্ৰদৰ্শনীৰ মূল বিষয়বস্তু হৈছে বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ বাবে বিজ্ঞান, প্ৰযুক্তিবিদ্যা, অভিযান্ত্ৰিক বিদ্যা আৰু গণিত। IPL ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটান্স যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটান্ছে যোৱা নিশা নিউ চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটান্ছক 92 ৰাণত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ৰ পৰা আৰম্ভিক প্ৰস্তুতি সম্পূৰ্ণ। অসম বিধানসভা সচিবালয়ৰ বিত্তীয় অনিয়ম সংঘটিত হোৱা বুলি উঠা অভিযোগৰ তদন্ত সমিতি গঠন কৰা হ'ব বুলি অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ প্ৰকাশ। অসম জাতীয় পৰিষদৰ উপসভাপতি মইনা পাত্ৰৰ পদত্যাগ আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটান্ছ কাইলৈ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ।